فَإِنْ رَجَعَكَ اللَّهُ إِلَى طَائِفَةٍ مِّنْهُمْ فَاسْتَأْذَنُوكَ لِلْخُرُوجِ فَقُلْ لَنْ تَخْرُجُوا مَعِيَ أَبَدًا وَلَنْ تُقَاتِلُوا مَعِيَ عَدُوًّا إنكم رضيتم بالقعود أول مرة فاقعدوا مع الخالفين
এতেকে যদি আল্লাহে তোমাক মদিনালৈ খেহতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু খেহতে কোনো অভিযানত উলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে তেতিয়া তুমি খেহতক কবা তোমালোকে মোৰ লগত কেতিয়াও উলাব নোৱাৰা আৰু তোমালোকে মোৰ সঙ্গী হৈও কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰা তোমালোকে প্ৰথমেই বহি থকাক পছন্দ কৰিছিলা সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা